মৰ্নিং, এইটো আকাশবাণী কহিমা, হুজুৰ লগা খবৰ পুৰি আছে কিন্তু খৌমেৰে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী টো হইলে গ্লোবেল চাউথ লগা নেচনচ খান কি একটা আৱাজ আৰু একটাতে খাৰা উৰি কিনা একজন একজন লগা তাকত ঘূৰিবলৈ মাতিছে। যোৱাকালি থাৰ্ড ভইচ অব গ্লোবেল চাউথ ভাৰ্চুৱেল সামিট তে তাই লগা চুৰু ৰিমাৰ্কছ দে প্ৰাইম মিনিষ্টাৰ টো হইলে এতিয়া যাই থাকিয়া লগা গ্লোবেল এটমছফিয়াৰ লগা আনচাৰ্টিনিটি আৰু দিগদাৰীৰ ওপৰৰ কথা কৈছে। মোদী কৈছে এইটো দেশ খানটো হইলে ক্লাইমেট চেঞ্জ, হেল্থ, ফুড আৰু এনাৰ্জি ছিকিউৰিটিৰ ওপৰ দুখ পা লগা কথা কৈছে। প্ৰাইম মিনিষ্টাৰটো হইলে টেৰৰিজম, এক্সট্ৰিমিজম আৰু ছেপাৰেটিজম জাৰি থাকিয়া ওপৰ সমাজ কাৰণে বেছি ডাঙৰ ভুই লগা ওপৰ কৈছে। তাই কৈছে টেকনলজিটো আলাগ কৰে আৰু নতুন ইকনমি আৰু ছচিয়েল চেলেঞ্জেছটো টেকনলজিৰ লগত মিলে আৰু ইটোতো উঠি আছে। প্ৰাইম মিনিষ্টাৰটো কৈছে ইণ্ডিয়াটো হইলে গ্লোবেল চাউথ দেশ খান লগত তাৰ লগা এক্সপিৰিয়েঞ্চ আৰু কেপেবিলিটিজটো ভাগ কৰিবলৈ মন আছে কৈছে। তাইৰ পৰা নাই দিল্লী লগা কমিটমেণ্ট যোনটো প্ৰমটিং ট্ৰেড, ইনক্লুচিভ উন্নতি, প্ৰগ্ৰেছ অন ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ আৰু ৱমেন লেড ডেভেলপমেণ্ট ওপৰত হাইলাইট কৰিছে। তাই কৈছে যোৱা সামিটে গ্লোবেল চাউথ কৰ্পৰেচনটো হইলে ইনফ্ৰাষ্ট্ৰাকচাৰ, ডিজিটেল আৰু ইনাৰ্জি কানেক্টিভিটিতে উঠাই দিছে। প্ৰাইম মিনিষ্টাৰ কৈছে কি গ্লোবেল চাউথ নেচন লগা পাৰ্টনাৰশ্বিপতে বেছি উঠি থাকি আছে এডুকেশ্যন, কেপাচিটি বিল্ডিং আৰু স্কিলিংছ দে। মোদী কৈছে ট্ৰেড প্ৰমোশ্যনটো মজবুত কৰিবলৈ ইণ্ডিয়াটো $2.5 মিলিয়ন ফাণ্ডটো দিব খুজিছে আৰু কৈছে কেপাচিটি বিল্ডিংতে ট্ৰেড পলিচি আৰু ট্ৰেড নিগ'চিয়েশ্যনতে ট্ৰেইনিংটো দিবলৈ আৰু ইণ্ডিয়াটো $1 মিলিয়ন ফাণ্ডটো দিব খুজিছে। প্ৰগ্ৰাম হিউমেন ৰাইটছ এণ্ড ৰ'ল অব ষ্টেট হিউমেন ৰাইটছ কমিশ্যন ইন ইটছ বেটাৰ প্ৰটেকশ্যন লগা একটা এৱেৰনেছ প্ৰগ্ৰামটো হইলে যোৱাকালি কহিমাতে নাগালেণ্ড ষ্টেট হিউমেন ৰাইটছ কমিশ্যন NSHRC পৰা জৰকাৰ কৰিছে। চেয়াৰমেন NSHRC জাষ্টিচ সুখুপ জং চৰ্টোটো ইম্পৰ্টেঞ্চ অব ফাণ্ডামেণ্টেল ৰাইটছ আৰু এণ্টাইটলমেণ্ট অব অল ইণ্ডিভিজুৱেল ওপৰত কথা কৈছে। তাইৰ পৰা কৈছে ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অব হিউমেন ৰাইটছটো হইলে বেচিক কনচেপ্ট অব ইকুৱেলিটি, লিবাৰ্টি আৰু ডিগনিটিটো দিলাই কৈছে, যোনটো গোলামীটো নামানে আৰু চব মানুহকে ৰাইটছটো প্ৰভাইড কৰিয়ে কৈছে। চেয়াৰমেন কৈছে তাৰটো সমাজকে হক দিবলৈ কাৰণে কাম কৰে, তাতে নেচনেলিটি আৰু প্ৰপাৰ্টি বি চামিল আছে। NSHRC মেম্বৰ আৰ জাম্বে মলথাটো হইলে ষ্টুডেণ্টছ খানকে হিউমেন ৰাইটছ ডিফেণ্ডাৰ হবলৈ মাতিছে। তাই কৈছে প্ৰাদেশ বি হিউমেন ৰাইটছ কমিশ্যনটো আছে আৰু দেশতে সবচে উমৰ সৰু লগা হিউমেন ৰাইটছ কমিশ্যন আছে। লথা কৈছে কি ইটোতো চিভিল কৰ্ট নিচিনা চুলে আৰু কৈছে নেচাৰটো জুডিচিয়েল নিচিনা আছে আৰু তাই লগা পাৱাৰ আছে গভৰ্ণমেণ্ট নহলে বি আলাক অৰ্গেনাইজেশ্যন খানকে ইনকুৱাৰী কৰিবলৈ। একটা ব্লাড ডনেশ্যন কেম্পটো হইলে চক্ৰমা পাব্লিক অৰ্গেনাইজেশ্যন আৰু ৰেভেন জাভিউ ক্ৰ মেমৰিয়েল হস্পিটেল চুমুকি ডিমা আৰু খ্ৰীষ্টিয়ান ইনষ্টিটিউট অব হেল্থ ছায়েন্স এণ্ড ৰিচাৰ্চ ডিমাপুৰ খান মিলাই কিনা যোৱাকালি জৰকাৰ কৰিছে। CPO কৈছে আলাক আলাক মানুহ খান মিলাই কিনা 110 ভলেণ্টিয়াৰ্ছটো আহিছে ব্লাড ডনেট কৰা চামে আৰু কৈছে ব্লাড ডনেশ্যনটো বেছি মানুহে মদত দিবলৈ আছে দুখ পা চামেতে। CPO কৈছে ব্লাড ডনেশ্যন ড্ৰাইভটো হইলে CPO লগা 150 ইয়াৰ্ছ ফৰ্মেশ্যন লগা কমেমৰেশ্যন ওপৰৰ জৰকাৰ কৰিছে, যোনটো ইটো চাল নৱেম্বৰতে চেলিব্ৰেট কৰিবলৈ আছে। ডিপাৰ্টমেণ্ট অব এমপ্লয়মেণ্ট, স্কিল ডেভেলপমেণ্ট আৰু এণ্টাৰপ্ৰিনৰশ্বিপ নিশ্চিতে স্কিল ট্ৰেইনিং ফৰ ৰুৰেল ৱমেন থ্ৰু মোবাইল স্কিলছ মৰুংটো হইলে যোৱাকালি ৱাখা ওজুৰু ৰেঞ্জতে চেজ কৰিছে। ছেক্ৰেটেৰী এণ্ড এক্স অফিচিয়েল ডাইৰেক্টৰ কবি মেয়াছে কৈছে প্ৰগ্ৰামটো হইলে মোবাইল স্কিল মৰং পৰা ডিজাইন আৰু ডেলিভাৰ কৰিছে। স্পেচিয়েল কনচিডাৰেশ্যন থাকি কিনা মাইকী কাৰণে ইটো জেগাতে দুখ পা খান কাৰণে তাই কৈছে বেছি মাইকী খানটো বেছি কাম কৰে হইলেবি স্কিল ডেভেলপমেণ্টে ভাগ লবলৈ নাপাৰে, পাৰিবাৰ লগা অব্লিগেশ্যন কাৰণে আৰু ঘৰ আৰু বস্তিৰ পৰা চাফল কৰিবলৈ নাথাকা ওপৰ 25 মাইকী মানুহ ছয়টা বস্তিৰ পৰা ট্ৰেইনিং প্ৰগ্ৰামতে ভাগ লবলৈ পাৰিছে। চুমুকি ডিমা লগা ডিপুটি কমিশ্যনাৰ পলান জনটো জনাইছে কি ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টটো চুমুকি ডিমা ডিষ্ট্ৰিক্টে মিনিষ্ট্ৰী অব জল শক্তি নিচে ফ্লাড মেনেজমেণ্ট এণ্ড বৰ্ড এৰিয়া প্ৰগ্ৰাম লগা চেণ্ট্ৰেলি স্পনচৰটো উঠাবলৈ কৈছে। ইটো লগা ওপৰতে ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005 আৰু পাব্লিক ছেফটি নিমিত্তে DC2 হইলে কৈছে কি কোনো বি ইঞ্জিনিয়াৰ্ছ খানকে নাৰখাবলৈ ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্ট খানকে যেতিয়া ফ্লাড management kam kura same dc kuje orders to hoile inika thakibo dc aru kuje jun manu itu upor voile kurubo itu khange saza dibo aji pujo laga nagamis khobor imante se sobo apni khan sobke bhal din hobi.